لقد من الله على المؤمنين إذ بعث فيهم رسولا من أنفسهم يتلو عليهم آياته ويزكيهم ويعلمهم الكتاب والحكمة وإن كانوا من قبل لفي ضلال مبين
نيتشي الله مؤمن সকলৰ প্ৰতি অনুগ্ৰহ কৰিছে যে তেওঁ হিয়তৰ মাজৰ পৰাই হিয়তৰ ওচৰলৈ এজন ৰাসূল প্ৰেৰণ কৰিছে যিজনে তেওঁৰ আয়াতসমূহ হিয়তৰ ওচৰত তিলাৱত কৰে হিয়তক পৰিশুদ্ধ কৰে লগতে হিয়তক কিতাপ আৰু হিকমতৰ শিক্ষা দিয়ে যদিও সিহঁত আগতে স্পষ্ট বিভ্রান্তিত আছিল